নমস্কাৰ, মোৰ নাম শ্ৰী দেৱকান্ত শইকীয়া। মোৰ ঘৰ অসম বিশ্বনাথ ডিষ্ট্ৰিক্ট গহপুৰ বৰঙাবাৰী। বৰ্তমান আমাৰ বাণী অনুষ্ঠানলৈ মই সকলোকে স্বাগতম জনাইছো। আমাৰ অসমৰ বিভিন্ন জেগাত, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত সকলো বিকলাংগৰ কাৰণে বহুত সা সুবিধা আছে, কিন্তু আমাৰ অসমখন একেবাৰে জিৰ' পইণ্টত আছে বুলি আমি ক'ব পাৰোঁ। আমি অসমৰ বিকলাংগখিনিয়ে ক'ত কি সুবিধা আহে আমি জানিবলৈ একেবাৰে অসমৰ্থক অৱস্থাত আমি থাকিব লগা হোৱাৰ কাৰণে অসমৰ প্ৰায় দৃষ্টিহীনসকল একেবাৰে পিছ পৰি থকা নিচিনা কথা হৈ পৰিছে। সকলোকে আমি অনুৰোধ কৰোঁ, বিকলাংগসকলৰ কাৰণে যিকোনো সা সুবিধাৰ সম্পৰ্কে যাতে এটা অসমীয়াত বুজি সকলোৱে, আমাৰ অসমৰ দৃষ্টিহীন ভাই বন্ধুসকলে বুজি পোৱাকৈ সকলোৱে প্ৰকাশিত হোৱা এটা ব্যৱস্থা কৰিলে আমি নিশ্চয় সুখী হ'ম। আৰু বৰ্তমান আমি চৰকাৰৰ ফালৰ পৰাও একেবাৰে আমি মানে বিকশিত হৈ আছো, কোনো সা সুবিধাৰ ফালৰ পৰা আমি বঞ্চিত হৈ আছো। বৰ্তমান বিজেপি চৰকাৰৰ নেতৃত্বত যি মাহে 1200 টকা দৃষ্টিহীনসকলক এটা অৰুণোদয় দিয়া আঁচনি ঘোষণা কৰিছিলে, সেইসমূহৰ পৰাও এতিয়া আমাৰ বৰ্তমান চৰকাৰৰ পৰা আমি সকলো দৃষ্টিহীনসকল বঞ্চিত হ'ব লগা হৈছে। ইয়াৰ ওপৰতো যাতে আমাৰ সকলোৱে বাহিৰৰ পৰা কেন্দ্ৰীয় চৰকাৰে হওক বা NGOয়ে হওক, সকলোৱে যাতে চৰকাৰক অৱগত কৰক এই প্ৰাপ্য যাতে আমাৰ দৃষ্টিহীনসকল বিকশিত বা বঞ্চিত হ'বলগীয়া নহয়, কাৰণ সকলোখিনিৰ পৰাতো বঞ্চিত, এইটোৰ পৰাও যদি বঞ্চিত হয় দৃষ্টিহীনসকল চলা মেলাৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। সেয়ে মই সকলোকে বিনম্ৰতাৰে অনুৰোধ জনাওঁ, আমাৰ বাণী অনুষ্ঠানৰ জৰিয়তে আমি সকলোখিনি যাতে আমি সকলোখিনি কথা গম পোৱাকৈ আপোনালোকে এটা ব্যৱস্থা কৰি আমাৰ অসমৰ ভাই বন্ধুসকলৰ কাৰণেও এটা আমাৰ বাণী প্ৰকাশিত কৰিব পৰা এটা চেনেল যাতে আপোনালোকে প্ৰস্তুত কৰে, আমি সেয়া আমি সকলোকে আমি আহ্বান জনাওঁ এই অনুষ্ঠান আয়োজকসকলক। কাৰণ কলকাতাৰ আছে, পাটনাৰ আছে, কাশ্মীৰৰ আছে, সকলো প্ৰতিখন ৰাজ্যৰে আছে, কিন্তু আমাৰ অসমৰ ৰাজ্যৰ কাৰণে এটা আমাৰ অসমীয়া ভাষাৰে এটা অসমৰ আমাৰ বাণী অনুষ্ঠান নাই। আমাৰ অসমৰ সকলৰ কাৰণে অসমীয়া ভাষাটো ইয়াত প্ৰযোজ্য হোৱাকৈ যাতে এটা সুবিধা দিবলৈ মই সকলোকে অনুৰোধ জনালো। ধন্যবাদ।